নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰে 5 গৰাকী লোক অধিবক্তাৰ এটা দল গঠন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মন্ত্ৰীগোটৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে লোক অধিবক্তাৰ দলটোত কেইবাগৰাকীও অভিজ্ঞ আৰু জ্যেষ্ঠ অধিবক্তা আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰ, বজেন্দ্ৰ মোহন চৌধুৰীকে ধৰি কিশোৰ দত্ত, অধিবক্তা প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰক গোচৰটো আগবঢ়াই নিবলৈ বিশেষভাৱে দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে জুবিন গাৰ্গ ন্যাসলৈ 5 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। মন্ত্ৰীগোটৰ বৈঠকত অহা 17 আৰু 18 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চমুকৈ ADRE-ত উত্তীৰ্ণ 4,374 গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ খানাপাৰা নৱনিৰ্মিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিবন্দন, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰঞ্জিত কুমাৰ দাসকে ধৰি কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে।
অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয়বাৰৰ ADRE পৰীক্ষাৰ আজি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি আমি চতুৰ্থ বৰ্গত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি দিছোঁ। 4,000তকৈ অধিক প্ৰাৰ্থী আজি নিযুক্তি পাইছে আৰু যোৱা 5 বছৰত আমি নিযুক্তি দিয়া প্ৰাৰ্থীৰ সংখ্যাও আজি 1.5 লাখ অতিক্ৰম কৰিলে। অহাকালিও আমাৰ নিযুক্তি প্ৰক্ৰিয়া আছে য'ত আমি তৃতীয় বৰ্গৰ প্ৰাৰ্থীসকলক নিযুক্তি দিম আৰু আন বিভাগসমূহতো আৰু বহুকেইটা নিযুক্তি আছে। আমি 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিযুক্তি প্ৰক্ৰিয়াখিনি সম্পন্ন কৰাৰ বাবে চেষ্টা কৰিম।
ADRE-ত উত্তীৰ্ণ 6,347 গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক কাইলৈ সৰুহজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। একেদৰে 12 জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত ADRE-ত উত্তীৰ্ণ 292 গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই নিযুক্তি সম্পন্ন হলে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা 1,56,677 জনলৈ বৃদ্ধি হ'ব। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে আজি উলুবাৰীৰ অসম আৰক্ষী ইনষ্টিটিউটত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ বিষয়াক 2025 বৰ্ষৰ শিশু মিত্ৰ বঁটা প্ৰদান কৰে। শিশুক ন্যায় প্ৰদান, শিশুৰ অধিকাৰকে ধৰি বিভিন্ন দিশত অৰিহণা আগবঢ়োৱা আৰক্ষী বিষয়াসকলক এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰি আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধ ৰোধৰ বাবে এক সুস্পষ্ট দৃষ্টিভংগীক গ্ৰহণ কৰিছে। এই দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে শিশুৰ সৈতে জড়িত গোচৰসমূহ খৰতকীয়াভাৱে নিষ্পত্তি কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আহিছে। তেওঁ লগতে কয় যে তৃতীয়বাৰৰ বাবে প্ৰদান কৰা এই বঁটাৰ উদ্দেশ্য হৈছে শিশুৰ অধিকাৰ তথা ন্যায় সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আৰক্ষী বিষয়াসকলক অনুপ্ৰাণিত কৰা। শিশু সুৰক্ষা তথা অধিকাৰ সুনিশ্চিতৰ বাবে বিশেষভাৱে কাম কৰা আৰক্ষীৰ মূল অংশীদাৰী বিভাগৰ ব্যক্তিকো আজি এই বঁটা প্ৰদান কৰা হয়। যোৰহাট জিলাৰ PMC-ৰ বিদ্যালয়সমূহৰ স্থিতি সন্দৰ্ভত জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত আজি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা কাৰ্যসূচী বিষয়া, FAO, JES, FLM কনচালটেণ্ট, ডাটা এনালাইচিষ্ট আৰু জিলাখনৰ PMC-ৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকল উপস্থিত থাকে। ডিজিটেল পুথিভঁৰাল স্থাপন, ভাৰতীয় জ্ঞান ব্যৱস্থা, বৈদিক গণিত প্ৰসাৰ আৰু সেউজ বিদ্যালয়ৰ পদক্ষেপ ৰূপায়ণৰ বিশেষ গুৰুত্ব আৰোপ কৰি PMC-ৰ বিদ্যালয়ৰ প্ৰয়োজনীয়তা আৰু অগ্ৰগতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। মৰিগাঁও জিলা পক্সো আদালতে আজি আশ্ৰাফুল ইছলাম আৰু ৰচিদুল ইছলাম নামৰ 2 ধৰ্ষণকাৰীক 7 বছৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। 2018 চনত 2 অপৰাধীৰ বিৰুদ্ধে লাহৰিঘাট আৰক্ষী থানাত এটা ধৰ্ষণকাণ্ডৰ গোচৰ ৰুজু হৈছিল। এই গোচৰৰ তদন্ত কৰি আৰক্ষীয়ে মৰিগাঁও জিলা পক্সো আদালতত অভিযোগনামা দাখিল কৰিছিল। প্ৰায় 6 বছৰ ধৰি চলা শুনানিৰ অন্তত আদালতে 2 ধৰ্ষণকাৰীক 7 বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 15,000 টকাৰ জৰিমনা আদায়ৰ নিৰ্দেশ দিয়ে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।